Iya, Akakbani. বাতৰি সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটে ভাৰতে সুলভ মূল্যত সৌৰশক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বেংগালুৰু কাডাপা বিজয়ৱাড়া ইকনমিক কৰিডৰৰ অবিৰত বিটুমিনাস কংক্ৰিট পকীকৰণৰ বাবে গিনিজ বিশ্ব অভিলেখ গঢ়া ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অভিনন্দন জনাইছে। সমগ্ৰ দেশৰ স্থানীয় শিল্প নৈপুণ্যক উদগনি যোগোৱাত ভাৰতীয় ৰেল বিভাগৰ এটা ষ্টেচন এবিধ সামগ্ৰী আঁচনি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। কামাখ্যা, গুৱাহাটী আৰু হাওৰাৰ মাজত প্ৰথমবাৰলৈ বন্দে ভাৰত শ্লিপাৰ ৰেলৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছতেই যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। আৰু ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰত অনুষ্ঠিত হ'ব। ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁট আই এছ আই কৃষককে ধৰি লাখ লাখ পৰিয়াললৈ ভাৰতে সুলভ মূল্যত সৌৰশক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত ভাষণ দি আই এছ আইৰ সঞ্চালক প্ৰধান আশীষ খান্নাই ভাৰতৰ সূৰ্যঘৰ ৰুফটপ সৌৰ আঁচনিৰ জৰিয়তে 1 কোটি পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি প্ৰকাশ কৰে। তেওঁ লগতে প্ৰধানমন্ত্ৰী কুসুম কাৰ্যসূচীৰ জৰিয়তে কৃষকসকললৈ সৌৰশক্তি চালিত পানী যোগানৰ লগতে অন্যান্য সা সঁজুলিৰ যোগান ধৰা বুলিও জানিবলৈ দিয়ে। বিশ্বৰ আন আন দেশকো বিদ্যুতৰ ব্যৱহাৰৰ পৰিৱৰ্তে সৌৰশক্তিৰ ব্যৱহাৰেৰে কৃষিখণ্ডক সুলভ মূল্যত শক্তিশালী কৰি তোলাৰ এই আৰ্হি গ্ৰহণ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। শ্ৰীখান্নাই কয় যে আই এছ আই কৃত্ৰিম বুদ্ধিমত্তা আৰু ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে ব্যয়হ্ৰাস, নতুন কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বৃদ্ধি কৰি শক্তিখণ্ডৰ ভৱিষ্যতৰ দিশটোৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। 19-23 জানুৱাৰীলৈ ডাভোছত 56 সংখ্যক বাৰ্ষিক বিশ্ব অৰ্থনৈতিক মঞ্চৰ বৈঠক অনুষ্ঠিত হৈছে। 130খন দেশৰ প্ৰায় 3,000 প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণৰ ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে 6টা লেনযুক্ত বেংগালুৰু কাডাপা বিজয়ৱাড়া ইকনমিক কৰিডৰৰ পেকেজ 2 আৰু পেকেজ 3ৰ মাজেৰে অবিৰতভাৱে বিটুমিনাছ কংক্ৰিট পকীকৰণৰ বাবে স্থায়ীতাকৈ গিনিজ বিশ্ব অভিলেখ স্থাপন কৰাত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অভিনন্দন জনাইছে। উন্নত প্ৰযুক্তি আৰু গুণগত মানদণ্ডৰ দ্বাৰা সম্ভৱ হোৱা এই কৃতিত্বই দেশৰ বৰ্ধিত অভিযান্ত্ৰিক উৎকৰ্ষতা আৰু ৰূপায়ণ বা সম্পাদন ক্ষমতাক প্ৰতিফলিত কৰা বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে উল্লেখ কৰে যে এই কৃতিত্বই বিশ্বমানৰ ঘাইপথ নিৰ্মাণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত নতুন বিশ্বমানৰ মাপকাঠি বা উপমান নিৰ্ধাৰণৰ প্ৰতি দেশৰ দায়বদ্ধতাক অধিক দৃঢ় কৰিছে। সমগ্ৰ দেশৰ স্থানীয় শিল্পী নৈপুণতাক উদগনি যোগোৱা আৰু দীৰ্ঘস্থায়ী জীৱিকাৰ সুযোগ সৃষ্টিৰ ক্ষেত্ৰত ভাৰতীয় ৰেল বিভাগৰ 1টা ষ্টেচন এবিধ সামগ্ৰী চমুকৈ OSOP আঁচনি গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। ৰেল মন্ত্ৰালয়ে জনোৱা মতে 2,000তকৈও অধিক ৰেল ষ্টেচনত ৰূপায়ণ কৰা এই আঁচনিৰ জৰিয়তে লাভ কৰা প্ৰত্যক্ষ বজাৰে 1,32,000তকৈও অধিক শিল্পী, শিপিনী আৰু ক্ষুদ্ৰ ব্যৱসায়ীক লাভান্বিত কৰিছে। মন্ত্ৰালয়ে লগতে জনাইছে যে বাণিজ্যক সংস্কৃতিৰ সৈতে একত্ৰিত কৰি ৰেল বিভাগে ষ্টেচনসমূহক স্থানীয় উদ্যোগ কেন্দ্ৰলৈ পৰিৱৰ্তিত কৰিছে। 1টা ষ্টেচন এবিধ সামগ্ৰী উদ্যমে সম্প্ৰদায়সমূহৰ সবলীকৰণ আৰু দেশৰ চহকী পৰম্পৰাগত হস্তশিল্পৰ সংৰক্ষণৰ জৰিয়তে ভোকেল ফৰ লোকেল দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। স্থানীয় ঐতিহ্যক ৰাষ্ট্ৰীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোজিত কৰাৰ ফলত যাত্ৰীসকলে ভাল অভিজ্ঞতা লাভ কৰাৰ লগতে ই সমন্বিত অৰ্থনৈতিক বিকাশতো অৰিহণা যোগাইছে। এই আঁচনিৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ বাঁহেৰে নিৰ্মিত সামগ্ৰী আৰু হস্তনিৰ্মিত মৃৎশিল্প, মছলাজাতীয় সামগ্ৰী আদিকে ধৰি দেশৰ কোনো কোনো অঞ্চলত বিশেষভাৱে নিৰ্মিত সামগ্ৰীসমূহে ব্যাপক প্ৰসাৰ লাভতো সমৰ্থ হৈছে। নিৰ্বাচন আয়োগে নতুন দিল্লীত আজি আৰম্ভ হ'বলগীয়া গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন 2026ৰ অধ্যক্ষতা কৰিব। 3দিনীয়াকৈ আয়োজিত এই সন্মিলন গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনাৰ ক্ষেত্ৰত ভাৰতে আয়োজন কৰা সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্মিলন হ'ব। 70খন দেশৰ প্ৰায় 100গৰাকী প্ৰতিনিধিয়ে আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। নিৰ্বাচনী কাম কাজ পৰিচালনা খণ্ডৰ ভালেমান আন্তঃৰাষ্ট্ৰীয় সংস্থা, ভাৰতত চলাই থকা বিদেশী বিভিন্ন অভিযানকাৰীৰ লগতে বিশেষজ্ঞসকলেও এই সন্মিলনত অংশগ্ৰহণ কৰিব। নিৰ্বাচন আয়োগে সন্মিলনত বিভিন্ন নিৰ্বাচন পৰিচালনা নিকায়ৰ সৈতে 40খনতকৈ অধিক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। কামাখ্যা গুৱাহাটী আৰু হাওৰাৰ মাজত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত শ্লিপাৰ ৰেলৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছতে যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি টিকটৰ সংৰক্ষণ মুকলি কৰি দিয়াৰ কেইঘণ্টামানৰ ভিতৰতেই সকলো আসনৰে টিকট বিক্ৰী হৈছে। টিকটৰ এই খৰতকীয়া বিক্ৰীয়ে বন্দে ভাৰত ৰেলৰ গতি, আৰামদায়ক তথা আধুনিক সা সুবিধা আদি যাত্ৰীসকলে উপভোগ কৰিবৰ বাবে আগ্ৰহী হৈ উঠাৰ কথাকেই প্ৰতিফলিত কৰে। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰীয়ে এই ৰেলযাত্ৰাৰ শুভাৰম্ভ কৰিছিল। ৰেলখনে কামাখ্যাৰ পৰা কাইলৈ প্ৰথমটো বাণিজ্যিক চলাচল আৰম্ভ কৰিব আৰু অহা শুকুৰবাৰে হাওৰাৰ পৰা উভতনি যাত্ৰা কৰিব। চৰকাৰে মৰাপাটৰ কলৰ বাবে কেঁচা মৰাপাট মজুতকৰণৰ সীমা বা পৰিমাণ বৃদ্ধি কৰাৰ বিপৰীতে ব্যৱসায়ী আৰু পাটৰ মুঠাবন্ধা ব্যৱসায়ীসকলৰ বাবে অনুমোদিত মজুতকৰণৰ সীমা হ্ৰাস কৰিছে। এই ব্যৱস্থাৰ উদ্দেশ্য হৈছে কল তথা এম এছ এম ই বা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে কেঁচা পাটৰ উপলব্ধতা বৃদ্ধি কৰাৰ লগতে পাটৰ শ্ৰমিক আৰু কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰা। এই সন্দৰ্ভত শীঘ্ৰে অধিসূচনা জাৰি কৰা হ'ব। কেন্দ্ৰীয় বস্ত্ৰমন্ত্ৰী গিৰিৰাজ সিঙে কালি নতুন দিল্লীত মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়া আৰু মৰাপাট আয়ুক্তৰ কাৰ্যালয়ৰ সৈতে কেঁচা মৰাপাটৰ বৰ্ধিত দামৰ বিষয়টো পৰ্যালোচনা কৰে। শ্ৰীসিঙে মৰাপাটৰ কল আৰু এম এছ এম ইৰ বাবে উদ্যোগৰ মসৃণ কাম কাজৰ স্বাৰ্থত কেঁচা মৰাপাটৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে মৰাপাট আয়ুক্তক অনুমোদিত পৰিমাণতকৈ অধিক সামগ্ৰী জমা ৰখাসকলক ধৰা পেলাই সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। শ্ৰীসিঙে কয় যে কেঁচা মৰাপাটৰ বৰ্ধিত দামৰ সমস্যাৰ সন্মুখীন হোৱাত সহায় কৰিবলৈকেই চৰকাৰে যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত মৰাপাটৰ বেগৰ ক্ৰয় মূল্য 74 টকাৰ পৰা 87 টকাৰ অধিকলৈ বৃদ্ধি কৰিছিল। এনে পদক্ষেপসমূহে মৰাপাট খেতিয়ক আৰু শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি কৰ্ণাটক ভ্ৰমণ কৰিব। তেওঁ তামাকুৰুৰ শ্ৰী সিদ্ধগংগা মঠত আয়োজিত শ্ৰী শিৱকুমাৰ মহাস্বামীজীৰ সপ্তম সোঁৱৰণী দিৱসত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুৰ চি এম আৰ প্ৰযুক্তি প্ৰতিষ্ঠানৰ ৰূপালী জয়ন্তী উদযাপন অনুষ্ঠানতো অংশগ্ৰহণ কৰাৰ কথা। ভাৰতৰ নিউজ ইলেণ্ডৰ মাজত পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰৰ বিদৰ্ভ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। সন্ধিয়া 7 বজাত এই খেলখন আৰম্ভ হ'ব। অহাবাৰত অনুষ্ঠিত হ'বলগীয়া আই চি চি পুৰুষ টি টুৱেণ্টি বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হিচাপে সূৰ্য কুমাৰ যাদৱ নেতৃত্বাধীন মেন ইন ব্লুৰ বাবে এই শৃংখলা অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে। ইপিনে আলহী দলটোৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টি টুৱেণ্টিৰ প্ৰাকখনত অধিনায়ক সূৰ্য কুমাৰে নিশ্চিত কৰিছে যে বিশ্বকাপৰ বাবে ঘোষণা কৰা দলত স্থান লাভ কৰা ঈশান কিশানেই 3 নম্বৰ ক্ৰমত বেটিং কৰিব। ভাৰতৰ অনমোল খাৰব আৰু আকৰ্ষী কাশ্যপে ইণ্ডোনেছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ মূল পৰ্যায়ত প্ৰৱেশ কৰিছে। অনমোলে কালি ইষ্টোৰা চিনায়ানত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত কানাডাৰ ৱেন ইউ ঝাঙক 21-18, 20-22, 21-19 গেমত পৰাস্ত কৰে। একেদৰে আকৰ্ষীয়ে ভাৰতৰে আন এগৰাকী খেলুৱৈ ইশাৰাণী বৰুৱাক 21-13, 21-17 গেমত পৰাভূত কৰি মূল পৰ্যায়ত স্থান নিশ্চিত কৰে। 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফি ফুটবল প্ৰতিযোগিতা আজি অসমত আৰম্ভ হ'ব। এইবাৰ সপ্তমবাৰলৈ অসমত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 12টা দল এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। 6টাকৈ 2টা গোটত ভাগ কৰা পশ্চিমবংগ, অসম, নাগালেণ্ড, ৰাজস্থান, উত্তৰাখণ্ড আৰু তামিলনাডু গ্ৰুপ এত আৰু ৰেলৱে ছাৰ্ভিচেছ কেৰালা, পঞ্জাব, মেঘালয় আৰু ওড়িশাক গ্ৰুপ বিত ৰখা হৈছে। ফিফা প্লাছ মঞ্চৰ জৰিয়তে প্ৰতিযোগিতাৰ সকলো খেলৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব। ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চত আন্তঃৰাষ্ট্ৰীয় সৌৰজোঁটে ভাৰতে সুলভ মূল্যত সৌৰ শক্তি যোগান ধৰি লাভ কৰা সফলতাৰ বিষয়ে আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বেংগালুৰু কাডাপা বিজয়ৱাড়া ইকনমিক কৰিডৰৰ অবিৰত বিটুমিনাছ কংক্ৰিট পকীকৰণৰ বাবে গিনিজ বিশ্ব অভিলেখ গঢ়া ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক অভিনন্দন জনাইছে। গুৱাহাটী আৰু হাওৰাৰ মাজত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত শ্লিপাৰ ৰেলৰ বাণিজ্যিক চলাচল আৰম্ভ হোৱাৰ পাছতে যাত্ৰীৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে। আৰু ভাৰতৰ নিউজিলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি নাগপুৰত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।